এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, চীনক চেৰ পেলাই ভাৰতৰ বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশৰ তালিকাত শীৰ্ষস্থান দখল, অসমত বিজেপিয়ে অকলে 69ৰ পৰা 74খন বিধানসভা আসন লাভ কৰিব বুলি এটা সংস্থাৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত অনুমান, প্ৰিয়ংকা গান্ধীক কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিৰ দায়িত্ব, শিক্ষা বিভাগৰ অধীনৰ চাহ বাগিচাৰ বাবে সংৰক্ষিত পদত অহা 11 ফেব্ৰুৱাৰীত নিযুক্তি, খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত বিগত 11 দিনত 5,70,00,000 টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী, আৰু ভাৰতীয় 19 বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ 3খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ। ভাৰতে চীনক চেৰ পেলাই বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি গৱেষণা সংস্থা ইউনাইটেড ষ্টেটছ ডিপাৰ্টমেণ্ট অব এগ্ৰিকালচাৰৰ সদ্য প্ৰকাশিত প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰা হৈছে। সংস্থাটোৱে যোৱা মাহত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ভাৰতত বৰ্তমান 152 নিযুত মেট্ৰিক টন ধান উৎপাদন হোৱাৰ বিপৰীতে চীনত 146 নিযুত মেট্ৰিক টন ধান উৎপাদন হৈছে। ইয়াৰ ফলত বিশ্বৰ ধান উৎপাদনৰ 28% ভাৰতে কৰিছে। ইপিনে দেশৰ ভিতৰত পশ্চিমবংগ ধান উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে বুলি সমীক্ষাত প্ৰকাশ পাইছে। 2024-25 বিত্তীয় বৰ্ষত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱক চেৰ পেলাই পশ্চিমবংগই 256.53 লাখ মেট্ৰিক টন ধান উৎপাদন কৰি শীৰ্ষস্থান দখল কৰিছে। সমীক্ষা মতে বিশ্বত প্ৰায় 1,23,000 প্ৰজাতিৰ ধান পোৱা যায় আৰু ইয়াৰে 60,000 প্ৰজাতিৰ ধান ভাৰতত আছে। তদুপৰি ভাৰতৰ চাউল 172খন দেশলৈ ৰপ্তানি কৰা হৈছে বুলিও সমীক্ষাটোত প্ৰকাশ পাইছে। সূত্ৰ অনুসৰি 2024-25 বিত্তীয় বৰ্ষত ভাৰতে 4,50,840 কোটি টকাৰ কৃষি পণ্য ৰপ্তানি কৰিছে আৰু ইয়াৰে 24% ধান। তদুপৰি ভাৰতে বাছমতি আৰু অন্যান্য চাউল ৰপ্তানি কৰি এবছৰত 1,05,720 কোটি টকাৰ বৈদেশিক মুদ্ৰা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলিও জৰীপত প্ৰকাশ পাইছে। ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিয়ে অকলে 69ৰ পৰা 74খন আসন লাভ কৰিব বুলি এটা প্ৰাক নিৰ্বাচনী সমীক্ষাত অনুমান কৰা হৈছে। দেশৰ আগশাৰীৰ পিপলছ পালছ নামৰ এটা সংস্থাই চলোৱা এই সমীক্ষা অনুসৰি NDAই অসমত কমেও 90খন আসন লাভ কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছে 25ৰ পৰা 29খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰা হৈছে। সমীক্ষাত প্ৰকাশ পোৱা মতে আসন্ন নিৰ্বাচনত AIUDF আৰু UPPL দলে ৰাজনৈতিক অস্তিত্ব বৰ্তাই ৰখাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হ'ব পাৰে। কালি পিপলছ পালছ নামৰ সংস্থাটোৰ প্ৰতিনিধিয়ে এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে।
আমাৰ যি প্ৰজেক্টেড ছিট টেলি আছে, যে আউট অফ 126 এছেম্বলি সমষ্টিত কোন কোন কি কি কিমান ছিট উইন কৰিব পাৰে, তাতে বিজেপি আমাৰ প্ৰজেকশ্যন আছে 69-74 ছিটছ উইন কৰিব পাৰে। কংগ্ৰেছৰ লাইকলি ছিট টেলি উইল ৰিভলভ এৰাউণ্ড 25-29 ছিটছ, AGP ইজ লাইকলি টু গেট 8-11 ছিটছ, BPF ইজ লাইকলি টু গেট 8-10 ছিটছ, UPPL is likely to get 0-2 seats, UDF is also likely to get 0-2 seats, Rajor Dalor chance ase 1-2 seats or uparot, Ahom Jatiya Parishad or chance ase 0-1 seat or uparot, CPM or chance ase 0-1 seat and others 0-1. Third je most important bostu ase je CM hisabe manuhe kak bhal paye. In that tally, Himanta Biswa Sarma is still leading. He is around 30% popularity, followed closely by Sarbananda Sonowal, who is around 28%. Gaurav Gogoi is around 27%.
উল্লেখযোগ্য যে এই সংস্থাটোৱে যোৱা 15 নৱেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ প্ৰায় 45 দিন ধৰি ৰাজ্যৰ 35খন জিলাত সমীক্ষা চলাই এই তথ্য লাভ কৰে। ইপিনে কংগ্ৰেছ দলে প্ৰিয়ংকা গান্ধীক অধ্যক্ষ হিচাপে লৈ আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাছনি সমিতি গঠন কৰিছে। সমিতিত সপ্তগিৰি শংকৰ উলাকা, ইমৰাণ মাছুদ আৰু ডঃ শ্ৰীভেল্লা প্ৰসাদক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ দায়িত্ববাহী AICCৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছ বিধায়িনী দলৰ নেতা আৰু AICCৰ সম্পাদকসকলো প্ৰাৰ্থী বাছনি সমিতিত সহযোগী সদস্য হিচাপে থাকিব। শিক্ষা বিভাগৰ অধীনৰ চাহ বাগিচাৰ বাবে সংৰক্ষিত পদত অহা 11 ফেব্ৰুৱাৰীত নিযুক্তি প্ৰদান কৰা হ'ব। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজাই কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চাহ বাগিচাৰ বাবে সংৰক্ষিত 3% পদৰ ভিতৰত অহা 16 ফেব্ৰুৱাৰীত 4ৰ্থ শ্ৰেণীৰ 17 গৰাকী আৰু 3ৰ্থ শ্ৰেণীৰ পদত 26 গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হ'ব। একেদৰে শেহতীয়াকৈ প্ৰকাশিত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত ADIৰ নিযুক্তি তালিকা অনুসৰি মাধ্যমিক শিক্ষা সঞ্চালকালয়ে 9 ফেব্ৰুৱাৰীত 4ৰ্থ বৰ্গৰ পদত 756 গৰাকী আৰু 10 ফেব্ৰুৱাৰীত 3ৰ্থ বৰ্গৰ পদত 225 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিব। নিযুক্তি হ'বলগীয়া এই পদসমূহৰ 3% পদত চাহ বাগিচাৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজাইয়ে চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত হান্স ফাউণ্ডেশ্যনৰ জৰিয়তে নিয়োগ কৰা সংগীত শিক্ষকসকলক এই প্ৰতিষ্ঠানটোৱে দৰমহা আদায় দিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে 2022 চনত চাহ বাগিচাত স্থাপন কৰা আদৰ্শ বিদ্যালয়সমূহত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 31,600লৈ বৃদ্ধি পোৱা বুলিও জানিবলৈ দিয়ে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ কালি একাদশ দিনলৈকে 5,70,00,000 টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। হিতকো নেওচি গ্ৰন্থমেলাথলীত বহু লোকৰ সমাগম হৈছে। কালি গ্ৰন্থমেলাৰ প্ৰাংগণত মহিলাসকলৰ ভিন্নসুৰী কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ লগতে বিয়লি 3 বজাৰ পৰা বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। অপৰাজিতা পূজাৰীয়ে সঞ্চালনা কৰা এই অনুষ্ঠানত হায়দৰাবাদৰ বিশিষ্ট কবি ৰমেশ কাৰ্তিক আৰু উত্তৰ প্ৰদেশৰ আগশাৰীৰ কবি গৌৰৱ পাণ্ডে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ পাছতে বিদ্যালয়ৰ সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি গ্ৰন্থমেলাত শিশুৰ দিন উদযাপন কৰা হ'ব। এই কাৰ্যসূচী গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত কবি সাহিত্যিক পাৰ্থ সাৰথী মহন্তই উদ্বোধন কৰিব। পুৱা 9:30 বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা আৰু 11:30 বজাৰ পৰা মুকলি কুইজ অনুষ্ঠিত হ'ব। বিয়লি 2 বজাত জন্ম শতবৰ্ষ উপলক্ষে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আৰু 5 বজাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। গ্ৰন্থৰ ভৱিষ্যত শক্তিশালী কৰাৰ বাবে বিষয়বস্তু আৰু প্ৰকাশৰ দিশৰ পৰা মানসম্পন্ন গ্ৰন্থ সৃষ্টিৰ লগতে পঢ়ুৱৈ সৃষ্টিৰ প্ৰয়োজন। আকাশবাণী গুৱাহাটীৰ কালি দৃষ্টিপাত অনুষ্ঠানত গ্ৰন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যৎ সম্পৰ্কত এটা আলোচনাত বিশিষ্ট প্ৰকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা আৰু লেখক অনুবাদক মনস্বিনী ৰুণুমী মহন্তই এই কথা প্ৰকাশ কৰে। ডঃ হাজৰিকাই গ্ৰন্থসমূহ চিৰস্থায়ী ৰূপত সংৰক্ষণ কৰাৰ বাবে গ্ৰন্থ সংগ্ৰহালয় স্থাপনৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে বহু পুৰণি আৰু মূল্যৱান গ্ৰন্থ শ্ৰেণীবদ্ধ আৰু নিয়াৰিকৈ সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে সঞ্চয় কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে।
গ্ৰন্থৰ সংৰক্ষণটো অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয়। আজিৰ পৰা 50 বছৰ আগতে অসমত যিখিনি গ্ৰন্থ প্ৰকাশ পাইছিলে বা 100 বছৰ আগত যিখিনি গ্ৰন্থ প্ৰকাশ পাইছিলে, আজি যদি সেইখিনি বিচৰা যায় সেইখিনি পাবলৈ নাই। গতিকে আমাৰ সংৰক্ষণ ব্যৱস্থাটো আচলতে উপযুক্ত ৰূপত গঢ়ি উঠা নাই। মোৰ ধাৰণা মতে অসমত যিটো আমাৰ গ্ৰন্থাগাৰ বুলি কোৱা হয়, গ্ৰন্থাগাৰ বা পুথিভঁৰাল, এইটোৰ লগত গ্ৰন্থ সংগ্ৰহালয় বুক মিউজিয়াম, এইটো এটা পাৰ্থক্য আছে। অসমত গ্ৰন্থ মিউজিয়াম হিচাপে মিউজিয়াম নাই। মই ভাবোঁ যে অসমত এটা অচিৰেই গ্ৰন্থ সংগ্ৰহালয়টো গ্ৰন্থ প্ৰদৰ্শন কৰিব পৰাকৈ, সংৰক্ষণ কৰিব পৰাকৈ এটা গঢ়ি উঠিব লাগে।
এই অনুষ্ঠানত নৱপ্ৰজন্মৰ লেখক মনস্বিনী ৰুণুমী মহন্তই অসম চৰকাৰৰ গ্ৰন্থবৰ্ষৰ পদক্ষেপে নৱপ্ৰজন্মৰ লেখকসকলক বিশেষভাৱে উৎসাহিত কৰাৰ লগতে ৰাজ্যত বৌদ্ধিক পৰিৱেশ সৃষ্টিত উল্লেখনীয় ভূমিকা লৈছে বুলি মন্তব্য কৰে।
নিশ্চিতভাৱে অনুপ্ৰাণিত কৰিছে অনুভৱ। মানে কথাটো এনেকুৱা যে মইতো যুৱ লেখক সন্মান পাইছো, এই মোৰ বাৰু তথাপি তাৰ চাকৰি আছে, কিছু পৰিমাণে ব্যক্তিৰ অনুসংগ আছে। সেইসমূহ নথকা এগৰাকী লেখক, মই বহুত লেখক এনেকুৱা পাইছো যি লিখা কামটো নিষ্ঠাৰে কৰে, কিন্তু লিখা কামৰ লগত থকা বিত্তীয় কথাবিলাকত তেখেতসকলৰ অসুবিধা আহি পৰে। তেওঁলোকৰ কাৰণে এই বিত্তীয় বিষয়টো কিমান সকাহ চাগে আমি বহুত সময়ত সমালোচনা কৰোতে ধৰিবই নোৱাৰো। তাৰ বাদে এই যে কথাটো আহিলে, অকল মাত্ৰ যুৱ লেখকৰ সন্মানেই নহয়, ফেলোশ্বিপৰ কথা কিছুমান দিয়া হৈছে যে 22খন কিতাপক ফেলোশ্বিপ দিয়াৰ যিটো কথা হৈছে সেইটো সময় লৈছে। সময় লোৱাটো জৰুৰী, সময় লোৱাটো এইকাৰণে জৰুৰী, আপুনি সেই যিমানেই সময় লম সিমানেই নিষ্ঠা সহকাৰে তাক চালি জাৰি চাই কামটো কৰিব পাৰিম।
বায়ুসেনা বাহিনীয়ে তেজপুৰ বায়ুসেনা ঘাটিৰ উন্নয়নৰ বাবে পৰিকল্পনা যুগুতাই উলিয়াইছে। কেন্দ্ৰীয় চৰকাৰে এই উদ্দেশ্যে শোণিতপুৰ জিলাৰ বোকাজান গাঁৱত 382.82 একৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ক অনুমোদন জনাইছে। আন্তঃগাঁথনি উন্নয়ন, অত্যাধুনিক সমৰাষ্ট্ৰ প্ৰণালীৰ প্ৰৱৰ্তন আৰু বায়ুসেনা ঘাটিৰ 11 নম্বৰ শাখাৰ বাবে আনুষংগিক কৌশলত সম্পদ আহৰণৰ বাবে এই ভূমি অধিগ্ৰহণ কৰা হ'ব। ৰাজ্যত বৰ্তমানলৈকে 1,60,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে যদিও এতিয়াও 12,00,000 ভূমি দখলমুক্ত কৰিব লগা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুন্নৈত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ প্ৰতিখন জিলাত দখলীকৃত ভূমিৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব। নামনি অসমৰ জিলাসমূহত ভালেসংখ্যক অচিনাকি লোক প্ৰৱেশ কৰি থকা বুলি উঠা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ হাতত এতিয়া বহু সুবিধা আছে। তেওঁ কয় যে কোনো লোক বিদেশী বুলি নিৰ্দিষ্ট অভিযোগ পালে বিদেশী ন্যায়াধীকৰণৰ পৰিৱৰ্তে জিলা আয়ুক্তসকলে বিচাৰ কৰি 24 ঘণ্টাৰ ভিতৰতে ব্যক্তিজনক বহিষ্কাৰ কৰিব পাৰিব। অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা কাৰ্য উচ্ছেদৰ দৰে ক্ষিপ্ৰতাৰে চলি থাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে। হোজাই জিলাৰ ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। এই অভিযানৰ জৰিয়তে অঞ্চলটোত 30-40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1,250 পৰিয়ালৰ ভিতৰত 1,098 পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লোৱা হৈছিল। এই অভিযানত 1,016 পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবা হাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত 1,200 দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চান্দুবী বিলৰ পাৰত যোৱা 1 জানুৱাৰীৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 16 চান্দুবী মহোৎসৱৰ কাইলৈ সামৰণি পৰিব। এই মহোৎসৱ উপলক্ষে অঞ্চলটোত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ইপিনে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 31 ডিচেম্বৰৰ পৰা অনুষ্ঠিত ৰামধেনু উৎসৱৰ আজি সামৰণি পৰিব। এই উৎসৱৰ প্ৰথম দিনা অসমৰ এখন নিভাজ গাঁওক প্ৰতিফলিত কৰি প্ৰদৰ্শনী মুকলি কৰা হয়। আজি দিনৰ এক বজাৰ পৰা কলাক্ষেত্ৰথলীত পুতলা নাচ প্ৰদৰ্শন কৰা হ'ব। ভাৰতীয় 19 বছৰ অনুৰ্ধ ক্ৰিকেট দলে যোৱা নিশা বেননীৰ উইলমৰ পাৰ্কত অনুষ্ঠিত 3খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল দক্ষিণ আফ্ৰিকাক ডাক ৱৰ্ট লুইছ অৰ্থাৎ ডি এল এছ পদ্ধতিৰে 25 ৰাণত পৰাস্ত কৰে। খেলখনত ভাৰতে প্ৰথম বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হৰবংশ পাংগালীয়ে 93 আৰু আৰ এছ অম্বৰীছে 65 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই 301 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 27 অভাৰ আৰু 4টা বলত 4টা উইকেটৰ বিনিময়ত 148 ৰাণ কৰা অৱস্থাত বৰষুণে খেলখনত বিধি পথালি দিয়ে। ইয়াৰ পাছত খেলখন পুনৰ আৰম্ভ কৰিব পৰা নাযায় আৰু ভাৰতক ডি এল এছ পদ্ধতিৰে বিজয় ঘোষণা কৰা হয়। অসম বিজয় হাজাৰে ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত পুনৰ পৰাজয়ৰ সন্মুখীন হৈছে। ৰাজকোটত কালি অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত অসমে পশ্চিমবংগৰ হাতত 85 ৰাণত পৰাজিত হয়। খেলখনত অসমে পশ্চিমবংগই নিৰ্ধাৰণ কৰি দিয়া 303 ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি 42 অভাৰ আৰু 1টা বলত আটাইকেইটা উইকেট হেৰুৱাই 217 ৰাণহে কৰিবলৈ সমৰ্থ হয়। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰাজ্যত তৃতীয়বাৰৰ বাবে বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব বুলি পিপলছ পালছ নামৰ সংস্থাটোৱে ৰাজ্যজুৰি চলোৱা প্ৰাক নিৰ্বাচনী সমীক্ষাৰ তথ্যত এই সম্ভাৱনাৰ কথা প্ৰকাশ পোৱা বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কালি 7জন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানি গ্ৰহণ কৰা বাতৰিটো অসমীয়া প্ৰতিদিন, দ্য চেণ্টিনেল, অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পন্নীক কৰায়ত্ব কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, আমাৰ অসম, দৈনিক অগ্ৰদূত, নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত ফটো সহকাৰে প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্য চৰকাৰে 1000 কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। হোজাই জিলাৰ ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6000 বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সঞ্জীৱনী। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বান তথা জলক্ষেত্ৰৰ দুৰ্ঘটনা প্ৰশমনত সহায় হোৱাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী এছ ডি আৰ এফলৈ 40খন যন্ত্ৰচালিত উদ্ধাৰকাৰী ৰবৰ নাও আগবঢ়াইছে। গুৱাহাটী প্ৰৱেশদ্বাৰত কালি আয়োজিত এটা অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এছ ডি আৰ এফৰ ব্যৱহাৰৰ বাবে অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগক আনুষ্ঠানিকভাৱে এই নাওসমূহ গতাই দিয়ে। অনুষ্ঠানত মন্ত্ৰী মহন্তই বানৰ উপৰি অন্য দুৰ্যোগ তথা জলক্ষেত্ৰৰ দুৰ্ঘটনাজনিত পৰিস্থিতিত সহজে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ যাব পৰা এই নাওসমূহে এছ ডি আৰ এফৰ সামৰ্থ্য বৃদ্ধিত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে 30 অস্ত্ৰক্ষমতাৰ ইঞ্জিনৰ লগত লাইফ জেকেটসহ উদ্ধাৰ অভিযানত ব্যৱহৃত অত্যাধুনিক আহিলাৰে সমৃদ্ধ এনে ৰবৰ নাওৰ জৰিয়তে এবাৰতে 8-10 গৰাকী লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ আনিব পৰা যাব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 24 ডিগ্ৰী আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। চীনক চেৰ পেলাই ভাৰতৰ বিশ্বৰ সৰ্বাধিক ধান উৎপাদনকাৰী দেশৰ তালিকাত শীৰ্ষস্থান দখল। অসমত বিজেপিয়ে অকলে 69ৰ পৰা 74 বিধানসভা আসন লাভ কৰিব বুলি এটা সংস্থাৰ প্ৰাক নিৰ্বাচনী সমীক্ষাত অনুমান। প্ৰিয়ংকা গান্ধীক কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিৰ দায়িত্ব। শিক্ষা বিভাগৰ অধীনৰ চাহ বাগিচাৰ বাবে সংৰক্ষিত পদত অহা 11 ফেব্ৰুৱাৰীত নিযুক্তি। খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত বিগত 11 দিনত 5,70,00,000 টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী। আৰু ভাৰতৰ 19 বছৰ অনুৰ্ধ ক্ৰিকেট দলৰ 3খনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।